আজিকালিৰ ছোৱালীৰ কথা আৰু মুখ নকবি বুজিছ, প্ৰতিটো কথাতেই লেঠা। তামোল এখন কাটিবলৈ কলে কব হাতত চেকা লাগিব, ৰজত ওলালে হেনো কোলা পৰিব, আৰু যে কত কি ঐ।
আচলতে তাই দেউ, আজিকালি গাঁও চহৰ সকলো এক হল, এইবিলাক সকলো যুগৰ পৰিৱৰ্তন বুজিছে।
থহে তহঁতৰ এই যুগৰ কথা।
অ বসন্ত না দেখোন, কেতিয়া আহিলা? মই আকৌ ভিতৰৰ পৰা ইমান হুলস্থুল শুনি আচৰিতে হৈছিলো।
অলপ সময় হল, পিছে তুমি সাজি কাচি কোনফালে যোৱা?
গাঁৱৰ মহিলা সমিতিৰ মিটিং এখন আছে, তালৈকে ওলাইছো।
মিটিং? চাবা দেই, বৰকৈ ঘূৰি নফুৰিবা, দেহা কোলা পৰিব। কিন্তু
লগাব খেলি মেলি। ও মোর জান মনি জনিও।